এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কোভিড কালক বাদ দি যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন 13-15% হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে বাংলাদেশী সন্দেহত আটক কৰা 150 লোকক BSFক হস্তান্তৰ। চলিত বছৰতে শিলচৰৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীক কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন ৰাইডুৰ প্ৰতিশ্ৰুতি। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আজি গৃহ মন্ত্ৰালয়ৰ সৈতে কোকমিৰ প্ৰতিনিধিৰ আলোচনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ 7 জয়লাভ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী, এতিয়া শুনক বিতং বাতৰি। কোভিড কালক বাদ দি যোৱা এটা দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন 13-15% হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। চলিত বছৰত গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছামৰ তৃতীয় সংস্কৰণত ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। কালি দেশৰ ইলেক্ট্ৰনিকছ খণ্ডৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিৰ সৈতে দিল্লীত অনুষ্ঠিত আছাম ইলেক্ট্ৰনিকছ ৰাউণ্ড টেবুল 2025 শীৰ্ষক সন্মিলনত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। অসম উত্তৰ পূৰ্বাঞ্চলৰ কেন্দ্ৰস্থলত অৱস্থিত হোৱাৰ লগতে কৌশলগত দিশৰ পৰা ভূটান আৰু বাংলাদেশৰ সৈতে সীমান্ত সংলগ্ন হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিনিয়োগৰ বাবে সুবিধাজনক স্থান বুলি তেওঁ উল্লেখ কৰে। এডভান্টেজ আছামৰ শেহতীয়া সংস্কৰণত ৰাজ্যখনে 5.5 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ লগতে অসমত বিনিয়োগৰ বাবে সম্প্ৰতি উপযুক্ত সময় বুলি উল্লেখ কৰি বিভিন্ন উদ্যোগৰ প্ৰতিনিধিসকলক ৰাজ্যখনত বিনিয়োগ কৰিবলৈ আহ্বান জনায়।
You will see that progress in Assam is much more than what there is in Gujarat. Primarily, we do not have a problem of plenty. And when you don't have a problem of plenty, you can talk, you can customize, you can address the requirement. So I think this is the best time to come to set up industry in Assam. After 5 years, we will also have a problem of plenty. So today, we have just developed. So government is very, very active and we can offer whatever they wants and we can actually facilitate the entire journey with lot of hand holding and that is happening.
ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমত ইতিমধ্যে 11 পঞ্চতাৰকা হোটেল স্থাপনত অনুমোদন জনোৱাৰ লগতে 3 উপগ্ৰহীয় নগৰ গঢ়ি তোলাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত টাটাৰ উদ্যোগত জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সমীপত স্থাপন কৰিবলগীয়া জাগিৰোড ইণ্টিগ্ৰেটেড ছেটেলাইট টাউনশ্বিপৰ বিষয়ে তেওঁ উল্লেখ কৰে। তেওঁ কয় যে টাটাই এই প্ৰকল্পটোৰ পৰা দৈনিক 4.8 কোটি অধিক চিপ উৎপাদন কৰিব। এই প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিবলৈ গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা যুৱক যুৱতীক বেংগালুৰুলৈ প্ৰশিক্ষণৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে এছিয়ান ডেভেলপমেণ্ট বেংকৰ সহযোগত 1,000 কোটি ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অসম দক্ষতা বিশ্ববিদ্যালয়ৰ বিষয়ে উল্লেখ কৰে। অসমত ইলেক্ট্ৰনিকছ উদ্যোগ গঢ়ি তোলাৰ বাবে ভূমিৰ আবণ্টনৰ লগতে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা বিভিন্ন সুবিধা আৰু ৰাজ্য চৰকাৰৰ 60%ৰো অধিক অনুদান তথা 100% GST উভতাই দিয়াৰ বাবে বিনিয়োগকাৰীসকলক মুখ্যমন্ত্ৰীয়ে সম্ভাৱ্য প্ৰতিশ্ৰুতি দিয়ে। তেওঁ বিনিয়োগকাৰীসকলক জাগিৰোডৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰিবলৈ আহান জনায়। উল্লেখযোগ্য যে এই ধৰণৰ ৰাউণ্ড টেবুল বৈঠক পৰৱৰ্তী পৰ্যায়ত মুম্বাই, বেংগালুৰু, চেন্নাই আৰু হায়দৰাবাদত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে অভিযান চলাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বাংলাদেশী সন্দেহত আটক কৰা 2,000ৰো অধিক লোকৰ ভিতৰত 150 লোকক সীমান্ত সুৰক্ষা বাহিনীক হস্তান্তৰ কৰা হৈছে। এই লোকসকলক পুনৰ বাংলাদেশলৈ প্ৰেৰণৰ বাবে BSFে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। যোৱা শনিবাৰৰ পৰা কালি পৰ্যন্ত গোলাঘাটৰ মৰঙী আৰু নুমলীগড়ৰ আৰক্ষীয়ে 51 সন্দেহজনক লোকক আটক কৰে। আটক কৰা লোকসকলৰ অধিকাংশই নুমলীগড় শোধনাগাৰত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অবৈধ বাংলাদেশী আৰু ম্যানমাৰৰ ৰোহিংগীয়া নাগৰিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল। উত্তৰ পূৰ্বাঞ্চলৰ বিমান যাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ উদ্দেশ্যে উড়ান আঁচনিৰ পুনৰীক্ষণত গুৰুত্ব আৰোপ কৰা হৈছে বুলি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন ৰাইডুৱে কালি প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কালি নতুন দিল্লীত বিষয়টো সন্দৰ্ভত আলোচনা কৰি শ্ৰীনাইডুৱে যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰক আন কেইবাখনো চহৰৰ সৈতে সংযুক্ত কৰাৰ কথা প্ৰকাশ কৰে। অসম তথা উত্তৰ পূৰ্বাঞ্চলত বিমান যোগাযোগ আৰু ৰাজ্যখনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাৰ পাছত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে চলিত বছৰতে শিলচৰৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। কালিৰ আলোচনাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ৰূপচী বিমানবন্দৰৰ সম্প্ৰসাৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীক দিয়া প্ৰতিশ্ৰুতিও সামাজিক মাধ্যমত ৰাজহুৱা কৰে।
কেন্দ্রীয় বিমান পরিবহন মন্ত্রী নাইডু ডাঙরিয়ার লগত সাক্ষাৎকার হয়েছিল। উদ্দেশ্য আসলে শিলচর, যোরহাট আর গুয়াহাটির বেশিক বিমান সেবা প্রবর্তন করা। শিলচর নতুন এয়ারপোর্টর নির্মাণের কাম ডিসেম্বর মাসের ভিতর আগতে হাতত লওয়া আর রূপসী বিমানবন্দরকো আরো অধিক সম্প্রসারিত করা।
মুখ্যমন্ত্রী ড শর্মা ইয়ার পাছত কালি নতুন দিল্লীত কেন্দ্রীয় প্রতিরক্ষা মন্ত্রী রাজনাথ সিংর সহিতেও গুরুত্বপূর্ণ বৈঠকত অংশগ্রহণ করে। বৈঠকত মুখ্যমন্ত্রীগিয়ে রাজ্যত প্রতিরক্ষা করিডর স্থাপনের বিষয়ে কেন্দ্রীয় মন্ত্রীগীর সঙ্গে আলোচনা করে। মণিপুরক অপমান করার অভিযোগত রাজ্যখনত সৃষ্টি হওয়া অপ্রীতিকর পরিস্থিতি অব্যাহত আছে। সেনাবাহিনীর এটা দলে মণিপুর রাজ্যিক পরিবহন বিভাগের বাসরপা মণিপুর শব্দ আঁতরাবলৈ রাজ্যখনের সাংবাদিকর এটা দলক নির্দেশ দিয়া কেন্দ্র করে সৃষ্টি হওয়া বিতর্কর পাছত প্রতিবাদকারীসকলে রাজ্যখনের রাজ্যপাল অজয় কুমার ভাল্লাক ক্ষমা খোঁজার দাবি জানায় আহিছে। কোঅর্ডিনেটিং কমিটি অন মণিপুর ইন্টিগ্রিটি চমুকৈ কোকমিয়ে আহ্বান জানা প্রতিবাদের প্রতি সঁহারি জানায় হাজার হাজার প্রতিবাদকারী প্রতিবাদ অব্যাহত রখার পাছত কেন্দ্রীয় সরকারে আজি প্রতিবাদী সংগঠনটির সঙ্গে আলোচনাত মিলিত হব। গৃহমন্ত্রালয়ের প্রতিনিধির সঙ্গে নতুন দিল্লীত আজি আলোচনাত মিলিত হওয়ার কালিয়ে সংগঠনটির সাতজনীয়া এটা দল দিল্লী রওনা হয়। আজি এই দলটোয় গৃহমন্ত্রালয়ের বিষয়ববীয় সকলের সঙ্গে মণিপুরের সংঘাত সন্দর্ভত আলোচনাত মিলিত হব। কাছাৰ আৰক্ষী আৰু আসাম ৰাইফলছে যোৱা নিশা অভিযান চলাই জিলাখনৰ পূব ঢলাইৰ মোহনখাল ৰামমানিকপুৰ গাঁও পঞ্চায়তৰ স্মিথনগৰ বনগাঁৱৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু মাদক দ্ৰব্যসহ এজন যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰীজনৰ পৰা 56টা চাবোনৰ বাকচত 648 গ্ৰাম হেৰইন উদ্ধাৰ কৰা হয়। এই হেৰইনখিনিৰ বজাৰ মূল্য প্ৰায় 3.5 কোটি টকা হ'ব বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। লোকজনৰ পৰা এটা পিষ্টল, দুটা মেগজিন আৰু 19টা গুলী জব্দ কৰা হয়। ধৃত লোকজন লক্ষীমপুৰ থানা এলেকাৰ দিলকুচ গ্ৰান্তৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানে কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় বন সেৱা বিভাগৰ পৰিৱেশতন্ত্ৰ স্বাস্থ্যপত্ৰ প্ৰস্তুতকৰণ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালাৰ আয়োজন কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অৰ্থ সাহায্যত অনুষ্ঠিত এই কৰ্মশালাত দেশৰ 7খন ৰাজ্যৰ 10গৰাকী উচ্চ পদস্থ বিষয়াই অংশ লৈছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী তথা পাঠ্যক্ৰম সঞ্চালক ৰাজীৱ কুমাৰ কলিতাৰ দ্বাৰা পৰিচালিত এই প্ৰশিক্ষণত পৰিৱেশতন্ত্ৰ সেৱা, জীৱিকা আৰু পৰিৱেশতন্ত্ৰ, স্বাস্থ্যপত্ৰ, সমতুল্য অৰ্থনৈতিক মূল্য চিনাক্তকৰণ আদি বিভিন্ন দিশ সামৰি অভিজ্ঞ সমল ব্যক্তিয়ে প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণৰ সৈতে সংগতি ৰাখি আজি প্ৰশিক্ষাৰ্থীসকলক শিৱসাগৰৰ বৰপুখুৰীত পৰিৱেশতন্ত্ৰ স্বাস্থ্যপত্ৰৰ তথ্য সংগ্ৰহৰ বাবে লৈ যোৱা হয়। বন বিষয়াসকলে এই প্ৰশিক্ষণৰ অংশ হিচাপে জৈৱ বৈচিত্ৰ আৰু পৰিৱেশতন্ত্ৰ অধ্যয়নৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণী
আপোনাৰ বিশ্বাস আৰু আস্থাৰ প্ৰতীক, তেতিয়াও আছিল, এতিয়াও আছে।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আপোনাৰ দীৰ্ঘদিনৰ বিশ্বাসী আকাশবাণীৰ বাতৰি।
অতিৰঞ্জিত, কল্পনাপ্ৰসূত, আবেগিক বাতৰিৰ বিপৰীতে শুদ্ধ আৰু প্ৰকৃত বাতৰি শুনক আকাশবাণীত।
সঠিক, নিরপেক্ষ আৰু দায়িত্বশীল বাতৰিৰ বাবে শুনক আকাশবাণীৰ বাতৰি।
কটন কলেজ প্ৰতিষ্ঠাৰ 125 বছৰীয়া দিৱসৰ সৈতে সংগতি ৰাখি আজি প্ৰাক্তন কটনিয়ানৰ মত বিনিময় তথা স্মৃতি ৰোমন্থন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি বিয়লি কটন এলামনাই ভৱনত আয়োজিত এই অনুষ্ঠানত শতায়ু গৰকা প্ৰাক্তন কটনিয়ান ডাক্তৰ সিৰাজুল হক, সত্যকৃষ্ণ মিশ্ৰ আৰু 90 বছৰৰ ঊৰ্ধৰ প্ৰফুল্ল গোবিন্দ বৰুৱাক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডক্টৰ দয়ানন্দ পাঠকে প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত বক্তৃতা আগবঢ়াব। অনুষ্ঠানৰ প্ৰাক্তন কটনিয়ান শিল্পীসকলে সংগীত পৰিৱেশন কৰিব। এই অনুষ্ঠানত সকলো প্ৰাক্তন কটনিয়ানৰ উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে। অংগনৱাড়ী কেন্দ্ৰসমূহত সেৱাৰ মান উন্নত কৰাৰ লক্ষ্যৰে কালি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে লক্ষীমপুৰ, ধেমাজি আৰু শিৱসাগৰ জিলাত অংগনৱাড়ী কৰ্মীসকলৰ মাজত স্মাৰ্টফোন বিতৰণ কৰে। শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে 90গৰাকী অংগনৱাড়ী কৰ্মীক স্মাৰ্টফোন বিতৰণ কৰে। ডাঃ পেগুৱে সমাজ কল্যাণ বিভাগৰ এই পদক্ষেপে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ ডিজিটেল সবলীকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। ডাঃ পেগুৱে অংগনৱাড়ী কৰ্মীসকলক শিশুৰ যত্ন আৰু পৰিপুষ্টি তথা বিকাশৰ প্ৰতি গুৰুত্ব আৰোপেৰে জিলাখনৰ কেন্দ্ৰসমূহৰ পৰিচালনাত নিষ্ঠাৰে সেৱা আগবঢ়াবলৈ আহ্বান জনায়। ইয়াৰ পূৰ্বে তেওঁ ধেমাজি সমষ্টিৰ 376গৰাকী আৰু লক্ষীমপুৰত 3000গৰাকী অংগনৱাড়ী কৰ্মীৰ মাজত স্মাৰ্টফোন বিতৰণ কৰে। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু চিকিৎসা মহাবিদ্যালয়খনৰ উন্নয়ন তথা ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আলোচনাৰ বাবে কালি মন্ত্ৰী প্ৰশান্ত ফুকনৰ অধ্যক্ষতাত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে স্বাস্থ্যসেৱা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ল'বলগীয়া পদক্ষেপসমূহৰ ওপৰত আলোকপাত কৰে। বৈঠকত জিলাখনৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, চাবুৱাৰ বিধায়ক পুনাকণ বৰুৱা, চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পঞ্জাব কিংছে মুম্বাই ইণ্ডিয়ানছক 7-উইকেটত পৰাস্ত কৰে। এই জয়ৰ সুবাদত পঞ্জাবে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ শীৰ্ষ দুটা দলৰ মাজত নিজৰ স্থান সুনিশ্চিত কৰিছে। দলটোৱে লগতে অহা বৃহস্পতিবাৰে চণ্ডীগড়ত হ'বলগীয়া প্লে অফ পৰ্যায়ৰ প্ৰথমখন কোৱালিফায়াৰ খেলৰ বাবেও যোগ্যতা অৰ্জন কৰে। এই জয়ৰ সুবাদত পঞ্জাবৰ দলটো সম্প্ৰতি পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্লে অফ পৰ্যায়ত মুম্বাইয়ে শুকুৰবাৰে এলিমিনেটৰ খেলখনত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত লক্ষ্ণৌ ছুপাৰ জায়েণ্ট ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৰহাটৰ সমাজকৰ্মী তথা সংগঠক শিশুপ্ৰেমী বুধিন শইকীয়াৰ কালি মৃত্যু হয়। পুৱা বান্দৰ খেদিবলৈ গৈ হঠাৎ অচেতন হৈ পৰা শইকীয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। সদৌ মইনা পাৰিজাতে, শিশুবন্ধু আৰু অগ্ৰণী অনুষ্ঠান সেৱাই শিশু হিতব্ৰতী সন্মান আগবঢ়োৱা শইকীয়াৰ মৃত্যুৰ সময়ত বয়স হৈছিল 87 বছৰ। তেওঁ 1962 চনত কল্যাণী শিশু কেন্দ্ৰ গঠন কৰি সমাজলৈ সেৱা আগবঢ়াই আহিছিল। এতিয়া আহক জিন্দিৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
সৰ্বভাৰতীয় কংগ্ৰেছ নেতৃত্বই যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিযুক্তি দিছে। এই বাতৰি অন্যান্য কাকতৰ লগতে অসমীয়া প্ৰতিদিন কাকতে কংগ্ৰেছৰ 26 সেনাপতিৰ দায়িত্বত গৌৰৱ গগৈ শিৰোনামেৰে প্ৰকাশ কৰিছে। গুজৰাটৰ দাহোদ জিলাত কালি এখন জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক চুবুৰীয়া দেশ পাকিস্তানৰ প্ৰতি পুনৰ কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে। এই বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। বাংলাদেশত যুদ্ধ সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দেশখনৰ অন্তৰ্বৰ্তী চৰকাৰৰ মুৰববী মহম্মদ ইউনুছে মন্তব্য কৰিছে। এই বাতৰিক দৈনিক জনভূমি কাকতে প্ৰকাশ কৰিছে। অসমত ডিফেন্স কৰিডৰৰ জৰিয়তে দেশৰ পূব সীমান্তত নিয়োজিত সেনাবাহিনী উপকৃত হ'ব। অসমত ডিফেন্স কৰিডৰ স্থাপনৰ বিষয়টো কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে গুৰুত্ব সহকাৰে বিবেচনা কৰিছে। ৰাজ্যত ডিফেন্স কৰিডৰৰ প্ৰস্তাৱ শিৰোনামেৰে আমাৰ অসম কাকতে এই বাতৰি প্ৰকাশ কৰিছে। অহা 19 জুনত অসমৰ 2 আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। বিজেপিৰ মিছন ৰঞ্জন দাস আৰু অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ খালী হ'বলগীয়া আসন 2 বাবে নিৰ্বাচন আয়োগে 2 জুনত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিব। এই বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কংগ্ৰেছৰ অভিযোগ নৎসাত কৰি বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কয় যে অপাৰেচন সিন্দুৰৰ পূৰ্বে পাকিস্তানক অৱগত কৰোৱা নাছিল। এই বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। অসমত বিনিয়োগ কৰাৰ এয়া সোণালী সময়। নতুন দিল্লীত অনুষ্ঠিত আছাম ইলেক্ট্ৰনিক্স ৰাউণ্ড টেবুল 2025ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰীসকললৈ আহ্বান জনাইছে। এই বাতৰি দ্য চেণ্টিনেল কাকতৰ। ইণ্ডিয়া মাষ্ট ষ্টেপ আপ ড্ৰাইভ টু ডিপৰ্ট বাংলা মাইগ্ৰেণ্টছ শিৰোনামেৰে দ্য আছাম ট্ৰিবিউন কাকতে অবৈধ বাংলাদেশীক বহিষ্কাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা সৰব হৈ পৰা বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জিন্তিৰাণী ডেকা। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কোভিড কালক বাদ দি যোৱা 1 দশকত অসমৰ ৰাজ্যিক ঘৰুৱা উৎপাদন 13-15% হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীয়ে বাংলাদেশী সন্দেহত আটক কৰা 150 জন লোকক BSFক হস্তান্তৰ। চলিত বছৰতে শিলচৰৰ গ্ৰীণফিল্ড বিমানবন্দৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰী কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৰ প্ৰতিশ্ৰুতি। মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত আজি গৃহ মন্ত্ৰালয়ৰ সৈতে কোকমিৰ প্ৰতিনিধিৰ আলোচনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। ক্ষন্তেক পাছতে জিলাৰ এৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।